জোহন অধ্যায় বাৰ। যি লাজাৰক যীশুৱে মৃতবিলাকৰ মাজৰ পৰা তুলিছিল, সেই লাজাৰ য'ত আছিল, নিষ্ঠাৰ পৰ্বৰ ছদিনৰ আগেয়ে যীশু সেই বৈঠেনিয়ালৈ আহিল। সেই তাতে তেওঁলোকে তেওঁলৈ ৰাতি ভোজ পাতিলত মাৰ্থাই বাঢ়ি দিলে আৰু লাজাৰো তেওঁৰ লগত বহাবিলাক কৰে। তেতিয়া মৰিয়মে আঠখেৰ বহুমূল্য অকৃত্ৰিম জতামাংসীৰ সুগন্ধি তেল আনি যীশুৰ চৰণত ঘঁহি নিজৰ চুলিৰে তেওঁৰ চৰণ মচিলে। তাতে তেলৰ সুগন্ধে ঘৰ গোটেইটো জুৰিলে। তেতিয়া তেওঁৰ শিষ্যবিলাকৰ মাজৰ যিজনে তেওঁ শত্ৰুৰ হাতত সোধাই দিব, সেই ইস্কৰিটিয়া যিহুদাই ক'লে,
এই তেল 300 আধুলিলৈ বেছি দৰিদ্ৰবিলাকক কিয় দান কৰা নহ'ল?
তেওঁ যে দৰিদ্ৰবিলাকলৈ চিন্তা কৰিলে এনে নহয়, কিন্তু তেওঁ চোল আৰু তেওঁৰ হাতত ধনৰ জলঙা থকাত তাৰ ভিতৰত যি দিয়া যায় তাকে হৰণ কৰে, সেইকাৰণেই সেই কথা ক'লে। তাতে যীশুৱে ক'লে,
মোক মৈদামত ধোৱা দিনৰ নিমিত্তে তেওঁক ইয়াত ৰাখিবলৈ দিয়া, কিয়নো দৰিদ্ৰবিলাক তোমালোকৰ লগত সদায় আছে, কিন্তু মই তোমালোকৰ লগত সদায় নাথাকো।
পাছে যীশু সেই ঠাইতে আছে বুলি জানি যিহুদীবিলাকৰ লোকসমূহে অকল তেওঁৰ নিমিত্তে নহয়, কিন্তু তেওঁ যিজনক মৃতবিলাকৰ মাজৰ পৰা তুলিছিল সেই লাজাৰকে চাবলৈ তালৈ আহিল। কিন্তু প্ৰধান পুৰোহিতসকলে লাজাৰকো বধ কৰিবলৈ আলচ কৰিলে, কিয়নো তেওঁৰ দ্বাৰাই যিহুদীবিলাকৰ অনেকে গৈ যীশুক বিশ্বাস কৰিলে। পাছদিনা পৰবলৈ অহা সেই লোকসমূহে জেৰুচালেমলৈ যীশু আহিছে বুলি শুনি খেজুৰ পাত লৈ তেওঁক আগবঢ়াবলৈ গৈ ৰিঙিয়াই ক'লে,
জয় জয়, যিজন প্ৰভুৰ নামেৰে আহিছে, অৰ্থাৎ ইজৰাইলৰ ৰজাৰ ধন্য।
তেতিয়া কেনেকৈ লিখা আছে, তেনেকৈ যীশুৱে এটা ডেকা কাটে পায় তাৰ ওপৰত,
হে চিয়ন জীয়াৰী, ভয় নকৰি, চোৱা তোমাৰ ৰজা গাধৰ পোৱালিত উঠি আহিছে।
এই সকলো বিষয় শিষ্যবিলাকে প্ৰথমতে নুবুজিল, কিন্তু যেতিয়া যীশু মহিমান্বিত হ'ল, তেতিয়া এনে কথা যে তেওঁৰ বিষয়ে লিখা আছিল আৰু তেওঁবিলাকে যে তেওঁলৈ এনে এনে কৰ্ম কৰিলে, সেই সকলো তেওঁলোকৰ মনত। যেতিয়া তেওঁ লাজাৰক মৈদামৰ পৰা মাতি মৃতবিলাকৰ মাজৰ পৰা তুলিছিল, তেতিয়া যি লোকসমূহ তেওঁৰ লগত আছিল তেওঁবিলাকে সাক্ষ্য দি আছিল। এইকাৰণে এই লোকসমূহে তেওঁক আগবঢ়াবলৈ গৈছিল, কিয়নো তেওঁ যে সেই আচৰিত কৰ্ম কৰিলে তাকে তেওঁবিলাকে শুনিছিল। তাতে ফৰিচীবিলাকে ইজনে সিজনে বাগুৰি
বোলে, দেখিছা, তোমালোকৰ শ্ৰমে একো নফলিয়াই, জগতখনেই তেওঁৰ পাছত গ'ল।
যিবিলাকে ভজনা কৰিবলৈ পৰ্বলৈ আহিছিল তেওঁবিলাকৰ মাজত কেইজনমান গ্ৰীক মানুহো আছিল। তেওঁলোকে গালিল দেশৰ বৈচিদা নিবাসী ফিলিপৰ ওচৰলৈ আহি ক'লে,
হে মহাশয়, আমি যীশুক চাবলৈ ইচ্ছা কৰোঁ।
তেতিয়া ফিলিপে আহি আন্দ্ৰিয়ক ক'লে। আন্দ্ৰিয়ই ফিলিপে সৈতে আহি যীশুক জনালে। যীশুৱে উত্তৰ দি তেওঁলোকক ক'লে,
মানুহৰ পুত্ৰ মহিমান্বিত হ'বৰ সময় আহিল। মই তোমালোকক অতি স্বৰূপকৈ কওঁ, ধানৰ গুটি এটি যদি মাটিত পৰি নমৰে, সি অকলেহে থাকে, কিন্তু যদি মৰে তেন্তে অনেক গুটি ধৰে। যিকোনোৱে নিজৰ প্ৰাণ প্ৰিয় বুলি মানে তেওঁ তাক হেৰুৱায়, আৰু যিকোনোৱে এই জগতত নিজৰ প্ৰাণ অপ্ৰিয় বুলি মানে তেওঁ অনন্ত জীৱনলৈ তাক ৰাখিব। কোনোৱে যদি মোৰ সেৱা কৰিব খোজে তেন্তে তেওঁ মোৰ পাছে পাছে আহক, তাতে মই যি ঠাইত থাকো মোৰ সেৱকো সেই ঠাইতে থাকিব। কোনোৱে যদি মোৰ সেৱা কৰে তেন্তে মোৰ পিতৃয়ে তেওঁ সমাদৰ কৰিব। এতিয়া মোৰ প্ৰাণ ব্যাকুল হৈছে আৰু মই কি ক'ম, হে পিতৃ, এই সময়ৰ পৰা মোক ৰক্ষা কৰা, ইয়াকেই ক'মনে? কিন্তু এই কাৰণেহে মই সেই সময়লৈ আহিলো। হে পিতৃ, তোমাৰ নাম মহিমান্বিত কৰা। তাতে
মই মহিমান্বিত কৰিলো, আকৌ মহিমান্বিত কৰিম।
এনে বুলি আকাশীবাণী আহিল। তাকে শুনি থিয় হৈ থকা লোকসমূহে ক'লে,
মেঘে গাজিলে।
আন আনবিলাকে ক'লে,
স্বৰ্গৰ দূতে এওঁক কথা ক'লে।
যীশুৱে উত্তৰ দি ক'লে,
মোৰ নিমিত্তে এই বাণী হোৱা নাই, তোমালোকৰ নিমিত্তেহে হ'ল। এতিয়া এই জগতৰ সুদবিচাৰ হৈছে, এতিয়া এই জগতৰ অধিপতিক বাহিৰ কৰা হ'ব, আৰু মই পৃথিৱীৰ পৰা উত্তোলিত হ'লে সকলোকে মোৰ ওচৰলৈ আকৰ্ষণ কৰিম।
তেওঁ কেনে মৰণেৰে মৰিব তাক বুজাবলৈ এই কথা ক'লে। তাতে লোকসমূহে তেওঁক উত্তৰ দিলে,
আমি বিধান শাস্ত্ৰত শুনিছো খ্ৰীষ্ট সদায় থাকে, তেন্তে মানুহৰ পুত্ৰ উত্তোলিত হ'ব লাগিব, এনে কথা আপুনি কেনেকৈ কৈছে? এই মানুহৰ পুত্ৰনো কোন?
তাতে যীশুৱে তেওঁবিলাকক ক'লে,
তোমালোকৰ মাজত অলপ কালহে পোহৰ আছে, আন্ধাৰে যেন তোমালোকক লগ নধৰে, এই নিমিত্তে তোমালোকৰ লগত পোহৰ থাকোঁতেই অহা যোৱা কৰা হওক। যিজন আন্ধাৰত ফুৰে তেওঁ ক'লৈ যায় তাক নাজানে। তোমালোকে যেন পোহৰৰ সন্তান হোৱা, এই নিমিত্তে তোমালোকৰ লগত পোহৰ থাকোঁতেই পোহৰত বিশ্বাস কৰা।
এই কথা কৈ যীশু গুচি গৈ তেওঁবিলাকৰ পৰা নিজকে লুকুৱালে। যীশুৱে ভাৱাবাদীয়ে যি কথা কৈছিল বোলে,
হে প্ৰভু, আমি কোৱা বাৰ্তা কোনে বিশ্বাস কৰিলে, আৰু প্ৰভুৰ বাহুবল কাৰ আগত প্ৰকাশিত হ'ব?
সেই কথা সিদ্ধ হ'বলৈ এই কথাতে যীশুৱে আকৌ কৈছিল, তেওঁবিলাকৰ আগত ইমান আচৰিত কৰ্ম কৰিলতো তেওঁবিলাকে তেওঁক বিশ্বাস নকৰিলে।
তেওঁবিলাকৰ চকু অন্ধ কৰিলে, চিত্ত টান কৰিলে, যাতে তেওঁবিলাকে চকুৰে নেদেখে, চিত্তেৰে নুবুজে আৰু নুঘূৰে, আৰু মই তেওঁবিলাকক যেন সুস্থ নকৰোঁ, সেইকাৰণে তেওঁবিলাকে বিশ্বাস কৰিব নোৱাৰিলে।
যীশুৱে তেওঁৰ গৌৰৱ দেখি তেওঁৰ বিষয়ে প্ৰচাৰ কৰি এইবোৰ কথা ক'লে। তথাপি শাসনকৰ্তাসকলৰ মাজৰো অনেকে তেওঁত বিশ্বাস কৰিলে। কিন্তু পাছে তেওঁবিলাকক নামঘৰৰ পৰা জানোচা খেদে, এই ভয়তে ফৰিচীবিলাকৰ কাৰণে তেওঁবিলাকে স্বীকাৰ নকৰিলে, কিয়নো ঈশ্বৰৰ প্ৰশংসাতকৈ তেওঁবিলাকে মানুহৰ প্ৰশংসা ভাল বুলি মানিলে। যীশুৱে বৰ মাতেৰে ক'লে,
যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ মোত নহয়, কিন্তু মোক পঠোৱাজনতহে বিশ্বাস কৰে, আৰু যিকোনোৱে মোক দেখে তেওঁ মোক পঠোৱাজনকেই দেখে। যিকোনোৱে মোত বিশ্বাস কৰে তেওঁ আন্ধাৰত যেন নাথাকে। এই নিমিত্তে মই জগতলৈ পোহৰ হৈ আহিছো, কোনোৱে মোৰ কথা শুনি যদি পালন নকৰে তথাপি মই তেওঁৰ সুদবিচাৰ নকৰোঁ, কিয়নো মই জগতৰ সুদবিচাৰ কৰিবলৈ অহা নাই, কিন্তু জগতৰ পৰিত্ৰাণ কৰিবলৈহে আহিলোঁ। যিকোনোৱে মোক অগ্ৰাহ্য কৰে আৰু মোৰ কথাও নলয় তেওঁৰ সুদবিচাৰ কৰোতা আছে, অৰ্থাৎ মই কোৱা বাক্যই শেষৰ দিনা তেওঁৰ সুদবিচাৰ কৰিব, কিয়নো মই নিজৰ পৰা কোৱা নাই, কিন্তু কি ক'ব লাগে কি বুলিব লাগে তাক মোক পঠোৱা পিতৃয়ে মোক আদেশ কৰিলে, আৰু তেওঁৰ আদেশ যে অনন্ত জীৱন তাক মই জানো। এই হেতুকে মই যি কওঁ তাকে পিতৃয়ে মোক কোৱাৰ দৰেই কওঁ।